ولسليمان الريح عاصفة تجري بأمره إلى الأرض التي باركنا فيها وكنا بكل شيء عالمين.
আৰু প্ৰবল বায়ুক সুলাইমানৰ বক্ষীভূত কৰি দিছিল, যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে, যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমিয়ে সম্যক জ্ঞানী।